গীতমালা সাত অধ্যায়। বিন্যামিনীয়া কোচৰ নিমিত্তে জিহুৱাৰ উদ্দেশ্যে ডায়ুদে গোৱা চিক গায়ুন নামৰ গীত। হে মোৰ ঈশ্বৰ জিহুৱা, মই তোমাতেই আশ্ৰয় লৈছো, মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা, নহলে সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন ভিন্ন কৰিব। সিহঁতে মোক দুখৰ দুখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। হে মোৰ ঈশ্বৰ জিহুৱা, যদি মই এনে কোনো কৰ্ম কৰি আছো, যদি অন্যায়ৰ কোনো কাৰ্য মোৰ হাতত লাগি আছে, যদি মোৰ বন্ধুৰ প্ৰতি মই অপকাৰ কৰি আছো, বা বিনা কাৰণতে মই মোৰ শত্ৰুৰ পৰা কিবা বস্তু লৈছো, তেনেহলে শত্ৰুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান সন্মান ধূলিত মিলাই দিয়ক। চেলা। হে জিহুৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা। হে মোৰ ঈশ্বৰ, তুমি এক সুত বিচাৰৰ ধাৰ্য কৰিছা, সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওক, তুমি ঊৰ্ধলৈ উলটি গৈ পুনৰ লোকসকলৰ ওপৰত ৰাজত্ব কৰা, জিহুৱাই লোকসকলৰ বিচাৰ কৰে। হে জিহুৱা, মোৰ ধাৰ্মিকতাৰ কাৰ্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা। হে মোৰ সৰ্বোপৰিজনা, হে মোৰ ধাৰ্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা, তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা। ঈশ্বৰ মোৰ ঢাল, যিসকলৰ অন্তৰত সততা আছে তেওঁলোকক তেওঁ ৰক্ষা কৰে। ঈশ্বৰ এজন ন্যায় বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্ৰতিবাদ কৰোতা ঈশ্বৰ। কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব, তেওঁ নিজৰ ধনুভীৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে, তেওঁ অস্ত্ৰ শস্ত্ৰ যুগুত কৰি ৰাখিছে, নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে। ভাবি চোৱা, কেনেকৈ এজনে দুষ্টতাক গৰ্ভধাৰণ কৰে, সৰ্বনাশক গৰ্ভত লৈ প্ৰসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্ৰসৱ কৰে। তেওঁলোকে মাটি খান্দি দ গাত কৰে আৰু নিজেই খন্দা গাঁতত নিজে পৰে। তেওঁলোকে কৰা খৰযন্ত্ৰবোৰৰ ধ্বংস নিজৰ মূৰৰ ওপৰলৈকে ঘূৰি আহে। তেওঁলোকে যি অনিষ্ট কৰে, সেয়া নিজৰ মূৰৰ ওপৰলৈকে নামি আহে। সেয়ে মই জিহুৱাৰ ধাৰ্মিকতাৰ ধন্যবাদ কৰিম, তেওঁ ন্যায় বিচাৰ কৰে। মই সৰ্বোপৰি জিহুৱাৰ প্ৰশংসা গান কৰিম।